গীতমালা 148 অধ্যায়। তোমালোকে জিহুৱাৰ প্ৰশংসা কৰা, স্বৰ্গৰ পৰা জিহুৱাৰ প্ৰশংসা কৰা, উচ্চ স্থানত তেওঁৰ প্ৰশংসা কৰা। হে জিহুৱাৰ সকলো দূত, তেওঁৰ প্ৰশংসা কৰা। হে জিহুৱাৰ সকলো বাহিনী, তেওঁৰ প্ৰশংসা কৰা। হে সূৰ্য আৰু চন্দ, তেওঁৰ প্ৰশংসা কৰা। হে দীপ্তিময় সকলো তৰা, তেওঁৰ প্ৰশংসা কৰা। হে স্বৰ্গৰ স্বৰ্গ, তেওঁৰ প্ৰশংসা কৰা। হে আকাশমণ্ডলৰ ঊৰ্ধ স্থানৰ জলসমূহ, তেওঁৰ প্ৰশংসা কৰা। সেইবোৰ সকলোৱে জিহুৱাৰ নামৰ প্ৰশংসা কৰক, কিয়নো তেওঁ আজ্ঞা দিলে আৰু এইবোৰৰ সৃষ্টি হ'ল। তেওঁ চিৰকালৰ কাৰণে সেইবোৰক সঠিক ঠাইত স্থাপন কৰিলে। তেওঁ এটা বিধি দিলে, কোনোৱে তাক উলংঘন কৰিব নোৱাৰিব। সেই সাগৰৰ প্ৰকাণ্ড জলচৰবোৰ আৰু মহাসাগৰৰ গভীৰ অধোভাগ, পৃথিৱীৰ পৰা তোমালোকে জিহুৱাৰ প্ৰশংসা কৰা। সেই জুই আৰু শিলাবৃষ্টি, তুষাৰ আৰু কুঁৱলী, আৰু জিহুৱাৰ আজ্ঞা পালন কৰা প্ৰবল ধুমুহা, তেওঁ প্ৰশংসা কৰা। সেই সকলো পৰ্বত আৰু পাহাৰবোৰ আৰু ফলৱতী গছ আৰু এৰচ গছবোৰ, তেওঁৰ প্ৰশংসা কৰা। সেই বনৰীয়া জন্তু আৰু ঘৰচীয়া পশুবোৰ আৰু বগাই ফুৰা উৰক আৰু ডেউকা লগা পক্ষীসমূহ, তেওঁৰ প্ৰশংসা কৰা। সেই পৃথিৱীৰ ৰজাসকল আৰু সমুদায় জাতি, অধিপতি আৰু পৃথিৱীৰ শাসকগণ, তেওঁ প্ৰশংসা কৰা। সেই যুৱক আৰু যুৱতীসকল, বৃদ্ধ আৰু শিশুসকল, তেওঁ প্ৰশংসা কৰা। এই সকলোবোৰেই জিহুৱাৰ প্ৰশংসা কৰক, কিয়নো কেৱল তেওঁৰেই নাম মহান। তেওঁ গৌৰৱ পৃথিৱী আৰু আকাশমণ্ডলৰ ওপৰলৈকে বিস্তাৰিত। তেওঁ নিজৰ লোকসকলৰ কাৰণে এটি হিং উত্তোলন কৰিলে, সেয়া তেওঁৰ সকলো ভক্তৰ বাবে প্ৰশংসা। সেয়া তেওঁৰ ওচৰত থকা ইজৰাইল জাতিৰ বাবে প্ৰশংসা। তোমালোকে জিহুৱাৰ প্ৰশংসা কৰা।